Good morning. Itu Agus Wani Kohima, pujulah nagamis kobol puresi ketuk homere. Prime Minister Narendra Modi tu dua kali, tutu kudi Tamil Nadu de foundation pathor tu rakhi dishe aru development project jun tu 4,800 crores toka laga rakam opor inaugurate aru dedicate kudishe Maldives para aha pichete. Itu kam khan tu huile key sectors khan opor ase tate airport, highway, port, railway aru critical power sector opor ase. Jama kura khan loko kotha kura seme Shri Modi tu free trade agreement signed kura opor kushi India aru United Kingdom laga majote tai laga overseas to laga homoi tai pura kushi ki itu unity to dikhai ase India laga global trust uthi thaka aru desh laga notun biswas opor
भारत पर दुनिया के बढ़ते भरोसे और भारत के नए आत्मविश्वास का प्रतीक है। इसी आत्मविश्वास से हम विकसित भारत बनाएंगे, विकसित तमिलनाडु बनाएंगे।
प्राइम मिनिस्टर কৈছে কি যোৱা এঘাৰ চালতে চৰকাৰটো হ'লে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ইনাৰ্জি চেক্টৰ ওপৰত ফ'কাছ কৰি আছে, যোনটো চব প্ৰদেশতে উন্নতি লগা কাম কৰে। Ministry of Education para so Pradesh aru Union Territories khan ke itia itia para kadam lobole directive issue kuri dishe students laga raksha aru bhal thakibole karone. Itute schools khan te mandatory safety audits thakibo aru national safety code niche te child related facilities thakibo, emergency preparedness karone students aru teachers khan training lobo aru psychological hohai to dibo counseling aru prayer networks para. মিনিষ্ট্ৰীৰ পৰা আৰু কৈছে কি যদি বিয়া গাৰ্ডনা হৈছে কলে বাচ্চা খান বি থাকিছে কৈলে 24 hours মাজতে ডিজিগনেটেড অথৰিটি খানকে ৰিপৰ্ট কৰিবলৈ কৈছে। মিনিষ্ট্ৰীটো হ'লে এডুকেশ্যন ডিপাৰ্টমেণ্ট, স্কুল বৰ্ডছ আৰু এফিলিয়েটেড অথৰিটিজ খানকে দেৰি নকৰি কিনা কামটো কৰিবলৈ অনুৰোধ কৰি দিছে। একটা নতুন লিগেল সার্ভিস ক্লিনিক টু জোয়াখালী কোহিমা রাজ্য সৈনিক বোর্ড তে ডিফেন্স পার্সোনেল আর টাই খান লাগা পরিবার খান নিমিত্তে ডেডিকেট করে দিছে। ক্লিনিক টু হইলে ন্যাশনাল লিগেল সার্ভিস অথরিটি NALSA ভিয়ার পরিবার সহায়তা যোজনা 2025 লাগা হিসা আছে, যোনটো কাম করে থাকা সৈনিক খান এক্স সার্ভিসম্যান আর টাই খান লাগা পরিবার খানকে ফ্রি লিগেল অ্যাসিস্ট্যান্ট দিবলে লাগা মঞ্জিল টু করে আছে। ইটু নতুন ক্লিনিক টু হইলে ফেমিলি ডিস্পিউট, প্ৰপাৰ্টি মেটাৰ আৰু পেঞ্চন ক্লেইমছ লগা চৰ্চা ওপৰত এছিষ্ট কৰিব, যোনখন ডেপ্লয়মেণ্ট কাৰণে কৰ্টে যাব নাপাৰে। সুপ্ৰিম কৰ্ট জাজ আৰু NALSA এক্সিকিউটিভ চেয়াৰমেন জাষ্টিছ সূৰ্যকান্ত পৰা দেশপুৰাতে লিগেল চাৰ্ভিচ ক্লিনিক ভিডিঅ' কনফাৰেন্স পৰা খোলাই দিছে, যোনটো আৰ্ম ফৰ্চ পাৰ্চনেল খানকে জুডিচিয়াৰী ৰেছপনচিবিলিটিতে সহায় কৰিব।
आपसे ये उम्मीद नहीं करते कि आप उस वक्त अपनी ड्यूटी छोड़कर छुट्टियां लेकर के घर जाकर के मुकदमों की पैरवी करें। वो जिम्मेवारी नेशनल लीगल सर्विस अथॉरिटी ने आज से अपने ऊपर ली है।
কোহিমাতে লিগেল সার্ভিস ক্লিনিক টু নাগাল্যান্ড স্টেট লিগেল সার্ভিস লগত জুড়ি কিনে রাখি দিছে আর ইটু পৰা আর্ম ফোর্স খানকে লিগেল চ্যালেঞ্জের সামনা করা অপর মদত দিব। মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ পৰা কৈছে কি ইণ্ডিয়া টু থাইলেণ্ড আৰু কাম্বোডিয়া লগা মাজতে ক্ৰছ বৰ্ডাৰ লৰাই কৰা ওপৰত চিটুৱেশ্যনটো ভালকে মনিটৰ কৰি আছে। মিনিষ্ট্ৰীৰ পৰা কৈছে কি নই দিল্লী টু দুইটা দেশ লগবি ভাল ৰিষ্টাটো আছে আৰু আশা আছে দুইটা দেশ ফিনিবি কদমটো ল'বলে লাগে লৰাইটো চিজ কৰিবলে আৰু মামলাটো ডাঙৰ নকৰিবলে। ইটো লগা জেগাতে ইণ্ডিয়ান ছাফাৰী কুৰা খান কে নিজৰ লগা এম্বেচিছ খানকে কণ্টেক্ট কৰিবলৈ কৈছে যদি এছিষ্টেঞ্চ লাগিলে। ইটো চামেই কম্বোডিয়া লগা ইণ্ডিয়ান এম্বেচিৰ পৰা ইণ্ডিয়ান খানকে বৰ্ডাৰ লগা জেগাতে ছাফাৰী নকৰিবলৈ এডভাইচ কৰি দিছে। ইণ্ডিয়ান এম্বেচি থাইলেণ্ড পৰা বি ইণ্ডিয়ান টুৰিষ্ট খানকে ট্ৰেভেল এডভাইজৰী টু দিছে আৰু হুঁচিয়াৰ থাকিবলৈ কৈছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীটো তাই লগা ভাৱনাটো দেশ লগা মানুহ আৰু বিদেশতে থকা মানুহ খানকে তাই লগা মন কী বাত কাৰ্যক্ৰম পৰা আজি 11 বজাত আকাশবাণীৰ পৰা জনাই দিব। ইটো হ'লে মান্থলি রেডিও কার্যক্রম লাগা 124 এপিসোড হব, শুনিবি মহান লাগা করেসপন্ডেন্স পড়া।
কার্যক্রম তো আকাশবাণী আর দূরদর্শন লাগা পুরা নেটওয়ার্ক তে AIR নিউজ ওয়েবসাইট আর নিউজ অন এয়ার মোবাইল অ্যাপ তে প্রসারণ করবলে আছে। ইটু প্রোগ্রাম তো AIR নিউজ, DD নিউজ, PMO আর ইনফরমেশন এন্ড ব্রডকাস্টিং মিনিস্ট্রি লাগা ইউটিউব চ্যানেল তে বি লাইভ স্ট্রিম করবলে আছে। আকাশবাণী পড়া কার্যক্রম তো হিন্দি তে প্রসারণ করিয়া লগে লগে রাষ্ট্রীয় ভাষা তে বি প্রসারণ করবলে আছে। মেরি আকাশবাণী নিউজ কোহিমা।
আৰু ইণ্ডিয়া মেটিঅ'ৰলজিকেল ডিপাৰ্টমেণ্ট পৰা কৈছে কি হালকা পৰা ঠিক বাৰিছটো গিৰি থাকিব ইটো হাফ্তাতে বেছি নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ খানতে। বাৰিছটো হ'লে থাণ্ডাৰষ্টৰ্ম আৰু লাইটনিং লগ থাকিব। নাগালেণ্ডে হ'লে ভাৰী বাৰিছটো থাকিব আলাগ আলাগ জেগাতে। আজি পুজোৰ লগা নাগামিজ খবৰ ইমানতে শেষ হ'ব। শুনি থাকিবি চাম লগা নাগামিজ খবৰ 7:10 আনি দিব। শুনি থাকিবি, চবকে ভাল দিন হ'বি।